আদি পুস্তক 32 অধ্যায়। পাছত জাকুবেও নিজৰ পথৰ যাত্ৰা কৰিলে। বাটত ঈশ্বৰৰ দূতবোৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে। তেওঁলোকক দেখি জাকুবে ক'লে, এয়া ঈশ্বৰৰ শিবিৰ, সেইকাৰণে তেওঁ সেই ঠাইৰ নাম মহনিয়ম ৰাখিলে। জাকুবে এছৰলৈ উপহাৰ পঠোৱা। জাকুবে তেওঁ আগে আগে চেৰি অৰ্থাৎ ইডুমৰ অঞ্চললৈ তেওঁ ককায়েক এছৰৰ ওচৰলৈ কেইজনমান বাৰ্তাবাহক পঠালে। তেওঁলোকক এইবুলি আজ্ঞা দিলে, তোমালোকে মোৰ মালিক এছক জনোৱা যে তেওঁ দাস জাকুবে এইদৰে কৈ পঠাইছে, মই আজিলৈকে লাবণৰ সৈতে আছিলোঁ, মোৰ গৰু গাধ মেৰ চাক আৰু ছাগলী আদি পশু আৰু দাস দাসী সকলো আছে, সেয়ে মই মোৰ প্ৰভুৰ ওচৰলৈ আগতীয়াকৈ সংবাদ পঠাইছোঁ, মই যেন আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ। বাৰ্তাবাহকসকলে জাকুবৰ ওচৰলৈ উলটি আহি ক'লে, আমি আপোনাৰ ককাই এছৰ তালৈ গৈছিলোঁ, তেওঁ 400 মানুহ লগত লৈ আপোনাৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিছে। তাতে জাকুবে অতিশয় ভয় খালে আৰু তেওঁ মন অস্থিৰ হৈ পৰিল। সেয়ে তেওঁৰ লগত থকা লোকসকলক গৰু গাধ মেৰ চাক আৰু ছাগলী উট আদি পশুৰ জাকবোৰক দুটা দলত ভাগ কৰিলে। তেওঁ ক'লে, এছৰে যদি আহি এটা দলক আক্ৰমণ কৰে তেন্তে আনটো দলে পলাব পাৰিব। জাকুবে এইবুলি প্ৰাৰ্থনা কৰিলে, হে যিহোৱা, মোৰ পূৰ্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইছহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা, মই তোমাৰ মংগল কৰিম। আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ, কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই জৰ্দন নদী পাৰ হৈ গৈছিলোঁ, কিন্তু এতিয়া মোৰ দুটা দল হৈ গ'ল। মই মিনতি কৰোঁ, মোৰ ককাই এছৰ হাতৰ পৰা মোক ৰক্ষা কৰক, কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তানসকলকো বধ কৰিব। কিন্তু আপুনি কৈছিলে, মই নিশ্চয় তোমাৰ মংগল কৰিম, তোমাৰ বংশসাগৰৰ তীৰৰ বালিৰ দৰে কৰিম, যাক গণি শেষ কৰিব নোৱাৰিব। জাকুবে সেই ঠাইতে ৰাতিটো কটালে। তেওঁ যি আছিল তাৰ পৰাই কিছু লৈ ককায়েক এছৰ কাৰণে এক উপহাৰ স্বৰূপে ঠিক কৰি ৰাখিলে। 200 মাইকী ছাগলী আৰু 20 মতা ছাগলী, 200 মাইকী মেৰ চাক আৰু 20 মতা মেৰ চাক, পোৱালিৰে সৈতে 30 ক্ষীৰতী উট, 40 গাই গৰু আৰু 10 ভতৰা গৰু, 20 গাধী আৰু 10 গাধ, এই সকলোকে ৰাখিলে। সেইবোৰক জাক জাক কৰি দাগবোৰৰ হাতত সোধাই দি এই আজ্ঞা দিলে, তোমালোকে মোৰ আগেৰে যোৱা আৰু প্ৰত্যেকটো জাকৰ মাজত কিছু ঠাই ৰাখি ৰাখি যাবা। তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, মোৰ ককাই এছৰ লগত দেখা হ'লে তেওঁ তোমাক যেতিয়া সুধিব, তুমি ক'ৰ মানুহ, তুমি ক'লৈ গৈ আছা, তোমাৰ আগত থকা সেই পশুবোৰ কাৰ, তেতিয়া তুমি ক'বা, সেইবোৰ আপোনাৰ দাস জাকুবৰ, তেওঁ মোৰ মালিক এছৰলৈ এই উপহাৰ পঠাইছে, তেওঁ আমাৰ পাছে পাছে আহি আছে। এইদৰে জাকুবে দ্বিতীয় তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, তোমালোকেও এছক লগ পালে ঠিক এই কথাকে ক'বা, তোমালোকেও ক'বা, আপোনাৰ দাস জাকুবো আমাৰ পাছত আহি আছে। কিয়নো জাকুবে ভাবিলে, মোৰ আগে আগে যি উপহাৰবোৰ গৈছে তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম, পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখা দেখি হ'ব তেতিয়া হয়তো তেওঁ মোক গ্ৰহণ কৰি ল'ব। এইদৰে তেওঁ আগে আগে উপহাৰবোৰ গ'ল, কিন্তু তেওঁ নিজে সেই ৰাতি তেওঁৰ চাউনিতে থাকিল। সেই ৰাতিয়ে জাকুবে উঠি তেওঁ 2 ভাইজা 2 দাসী আৰু তেওঁ 11 পুত্ৰক লৈ খোজকাঢ়ি পাৰ হ'ব পৰা এনে এক খৰাং ঠাইদি জবুক নদীৰ সিপাৰে পঠালে। এইদৰে তেওঁ যি যি আছিল সেই সকলো বস্তু তেওঁলোকৰ লগত সিপাৰলৈ পঠাই দিলে। জাকুবৰ মল্লযুদ্ধ। তাতে জাকুব সেই ঠাইত অকলে থাকিল। তেতিয়া এজন পুৰুষে আহি ৰাতিপুৱা নোহোৱা পৰ্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে। সেই পুৰুষে যেতিয়া দেখিলে যে তেওঁ জাকুবক পৰাজয় কৰিব পৰা নাই, তেতিয়া তেওঁ জাকুবৰ কৰঙণৰ জোৰাত আঘাত কৰিলে। তাতে তেওঁ কৰঙণৰ হাড় জোৰা লৰিল। পুৰুষজনে ক'লে, ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া। জাকুবে ক'লে, আপুনি মোক আশীৰ্বাদ নকৰা পৰ্যন্ত মই আপোনাক এৰি নিদিওঁ। পুৰুষজনে তেওঁক ক'লে, তোমাৰ নাম কি? তেওঁ ক'লে, জাকুব। পুৰুষজনে ক'লে, তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা, সেয়ে তোমাক আৰু জাকুব নামেৰে মতা নহ'ব, কিন্তু ইজৰাইল বুলিহে মতা হ'ব। জাকুবে তেওঁ সুধিলে, আপোনাৰ নামটোনো কি? অনুগ্ৰহ কৰি মোক কওক। তাতে তেওঁ ক'লে, তুমি মোৰ নাম কিয় সুধিছা? এই কথা কৈয়ে তেওঁ জাকুবক সেই ঠাইতে আশীৰ্বাদ কৰিলে। তেতিয়া জাকুবে সেই ঠাইৰ নাম পনিয়েল ৰাখিলে। তেওঁ ক'লে, মই ঈশ্বৰক সন্মুখাসন্মুখীকৈ দেখা পালোতো মই জীয়াই আছো। জাকুবে পনুৱেল পাৰ হৈ যাওঁতে সূৰ্য উদয় হ'ল। কৰঙণৰ হাড় যোৱা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে। সেইকাৰণে ইজৰাইলৰ লোকসকলে আজিও কৰঙণৰ জোৰাৰ পেশীৰ মাংস নাখায়, কাৰণ সেই পুৰুষে জাকুবৰ কৰঙণৰ জোৰা লৰাই পেশীবোৰ আঘাত কৰিছিল।